এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কংগ্ৰেছ নেতা পৱন খেৰাৰ জামিন মঞ্জুৰ সন্দৰ্ভত তেলেংগানা উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ৰাজ্য চৰকাৰ ভাৰতীয় সংবিধানৰ প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰৰ 136 সংখ্যক জয়ন্তীত সমগ্ৰ ৰাষ্ট্ৰৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন আমেৰিকা ইৰাণৰ শান্তি বৈঠক বিফল হোৱাৰ পাছত ইৰাণৰ উপকূলসমূহ অৱৰোধ আমেৰিকাৰ নৌসেনা বাহিনীৰ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 57 ৰাণত জয়লাভ। নমস্কাৰ, সমূহ শ্ৰোতালৈ ৰঙালী বিহুৰ উলগ আৰু শুভেচ্ছা জনাই এতিয়াৰ বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা নৈৰ ঘাট আৰু খালবিলসমূহত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাই গঞা ৰাইজে গোহালিৰ গৰুসমূহ নোৱাই ধুৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ৰঙালী বিহু উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক বিহুৰ শুভেচ্ছা জনাইছে। কাইলৈ মানুহ বিহুৰ দিনা হেঁপাহৰ বিহুৱান আগবঢ়াই পৰস্পৰক বিহুৰ উলগ যাচিব। অসমীয়া নতুন বছৰটিক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ৰাজ্যজুৰি ঢোল পেঁপা গগনাৰ মাতত নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে। গ্ৰামাঞ্চলৰ লগতে চহৰাঞ্চলতো বিহু হুঁচৰিৰ আখৰা সম্পূৰ্ণ হৈছে। ৰঙালী বিহু উৎসাহ উদ্দীপনাৰে উদযাপন কৰাৰ প্ৰস্তুতি হিচাপে ৰাজ্যৰ ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় নৃত্য তথা লোকবাদ্য বাদনৰ কৰ্মশালাসমূহৰ সমাপ্ত হৈছে। বিভিন্ন বিহু কমিটীয়ে বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এটা দিন সুধাকণ্ঠৰ নামত উৎসৰ্গা কৰাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈও শ্ৰদ্ধা নিবেদিব। 1952 চনতে প্ৰতিষ্ঠা হোৱা লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীয়ে এইবেলি মহাৰাজত জয়ন্তী পালন কৰিব। চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এইবাৰৰ এটা দিন জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰিব বুলি বিহু সন্মিলনীৰ উদযাপন সমিতিয়ে প্ৰকাশ কৰিছে। বিগত বৰ্ষৰ দৰে বহাগক আদৰিবলৈ এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি যশ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে। পুৱা 10:30 বজাত বিশিষ্ট গীতিকাৰ কীৰ্তিকমল ভূঞাই বিহুৰ পতাকা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব। সাধাৰণ সম্পাদক সমীৰণ ফুকনে মুকলি বিহুত শ্বহীদ তৰ্পণ কাৰ্যসূচীত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাব। এই অনুষ্ঠানত ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ'ব। অনুষ্ঠানত ৰাজ্যখনৰ কেইবাটাও প্ৰখ্যাত বিহু হুঁচৰি দলৰ লগতে জনগোষ্ঠীয় সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰিব। কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত বিহুত অনুষ্ঠিত কৰ্মশালাৰ অন্ত পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। তামোলপুৰ জিলাত এই মেলাত স্থানীয় সামগ্ৰীৰ ভালেসংখ্যক বিপণীয়ে অংশ লৈছে। কালি মেলাৰ সামৰণি পৰে। নুনমাটি বিহু সন্মিলনী পূব গুৱাহাটী বিহু সন্মিলনীয়েও বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে এইবাৰ বিহুৰ অনুষ্ঠান বাতিল কৰিছে। নুনমাটি বিহু সন্মিলনীৰ আজিৰ দিনটোৰ কাৰ্যসূচী সন্দৰ্ভত সন্মিলনীৰ সভাপতি মধুৰঞ্জন নাথে এইদৰে কয়।
নুনমাটি বিহু সন্মিলনে 63 সংখ্যক ৰঙালী বিহু উদযাপন কৰিবলৈ ওলাইছো। আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুযায়ী ৰাতিপুৱা 10 বজাত শ্ৰী শ্ৰীমন্ত শংকৰদেৱ নুনমাটি কীৰ্তন ঘৰৰ পৰা বিহুতলীলৈ সাংস্কৃতিক শোভাযাত্ৰাৰে আজিৰ ৰাতিপুৱা উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি মাননীয় লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়াক বিহুতলীলৈ আদৰি লৈ যোৱা হ'ব। তাৰপিছতেই বিহুৰ পতাকা উত্তোলন আজিৰ মুখ্য অতিথি ডাঙৰীয়াই উত্তোলন কৰিব। আজিৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব গুৱাহাটী সদনাগৰৰ কাৰ্যবাহী সঞ্চালক সুনীল কান্তি ডাঙৰীয়া আৰু আজিৰ এই উদ্বোধনী অনুষ্ঠানটোৰে আমাৰ নুনমাটি বিহু সন্মিলনৰ মুখপত্ৰ গমচেংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক মাননীয়া মণিকুন্তলা ভট্টাচাৰ্য বাইদেৱে। আজি আমাৰ সাংস্কৃতিক অনুষ্ঠান আমাৰ সুধাখণ্ড ডঃ ভূপেন হাজৰিকাৰ নামত আমি উৎসৰ্গিত কৰিছো।
ধেমাজি জিলাৰ গ্ৰামাঞ্চলৰ লগতে নীলখ আটকাই নাহৰণি গাঁৱৰ ৰাইজেও পৰম্পৰা ৰক্ষা কৰি আজি পুৱাতে হাতে হাতে মাখিয়তী দীঘলতী আৰু লাও বেঙেনা খুৱাই গৰু বিহু পালন কৰিছে। এই সন্দৰ্ভত আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মাই এইদৰে কয়।
অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথম দিনটোত আজি সহাজীৱী অসমীয়া ৰাইজে পৰম্পৰাগত ৰীতি নিয়মৰ মাজেৰে গৰু বিহু উদযাপন কৰিছে। কৃষিজীৱী অসমীয়াই গোধনৰ শ্ৰীবৃদ্ধিৰ কামনাৰে আজি পুৱাতে আনন্দ উল্লাসৰ মাজেৰে পৰম্পৰা ৰক্ষা কৰি নৈ জান জুৰি বিলত গৰু ধুৱাই বিহু উদযাপন কৰিছে। ধেমাজিৰ বিভিন্ন গ্ৰাম্যাঞ্চলৰ লগতে নীলখ আটকাই নাহৰণি গাঁও, হাতীগড়, শ্ৰীপানী, মঠাডাং, শ্ৰীপানী আহোম গাঁও, নীলখ তৰাণী পথাৰ, বালিজান আদি গাঁৱৰ ৰাইজে পৰম্পৰা ৰক্ষা কৰি পুৱাতেই হাতে হাতে মাখিয়তী, দীঘলতি আৰু লাও, বেঙেনা, কেৰেলা, থেকেৰা আদি চাপ লৈ গাই নদীত সমূহীয়াভাৱে পশুধনসমূহ নোৱাই ধুৱাই আনন্দ উল্লাসৰ মাজেৰে গৰু বিহু উদযাপন কৰা দেখা গৈছে।
ধুবুৰী জিলাতো কৃষক ৰাইজে পৰম্পৰাগত ৰীতি নীতিৰে গৰু বিহু পালন কৰিছে। জিলাখনৰ বিভিন্ন বিহু সমিতিয়ে আজিৰে পৰা মঞ্চ বিহুৰ অনুষ্ঠানৰো আয়োজন কৰিছে। চৰাইদেউ জিলাতো বিহু উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষকসকলে গৰু বিহুৰ দিনা গৰুক গা ধুৱাই নতুন পঘা দিয়াৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মাজুলী জিলাতো বিহু উপলক্ষে ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা গৰুক গা ধুৱাই পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰাৰ বাতৰি আমালৈ আহিছে।
ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলাতো অসমীয়া বাপতি আহোম জাতীয় জীৱনৰ আয়ুস ৰেখাস্বৰূপ ৰঙালী বিহুৰ আজি গৰু বিহুৰ ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰে সমগ্ৰ জিলাতে গৰুক গা ধুৱাই পালন কৰিছে। দীঘলতি, মাখিয়তি, পাতেৰে কোপাই, লাও খা, বেঙেনা খা, মাৰে সৰু বাপেৰে সৰু, তই হবি বৰ্বৰ গৰু বুলি ৰাইজে হৰিধ্বনি দি নৈ, বিল, খালত নিজৰ গৰুহালক গা ধুৱাই বছৰটোলৈ মংগল কামনা কৰিছে। বহুতে নিজ নিজ ঘৰতে গৰু গা ধুৱাই মংগল কামনা কৰাৰ লগতে নিৰোগী হোৱাও আশা কৰিছে।
কাৰ্বি আংলং জিলাৰ ডিফুতো অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। এই মেলাত 20খন আত্মসহায়ক গোটৰ বিপণী মুকলি কৰা হৈছে। পশ্চিম কাৰ্বি আংলঙতো তিনিদিনীয়াকৈ আয়োজিত এই মেলাৰ কালি সামৰণি পৰে। 30খন থলুৱা সামগ্ৰীৰ বিপণী মেলাত মুকলি কৰা হৈছিল। দৰং জিলাৰো বিভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে পুৱাৰে পৰাই গৰু বিহু পালন কৰা হৈছে। জিলাখনত গৰু বিহু উদযাপন সন্দৰ্ভত আমাৰ দৰঙৰ সংবাদদাতা ময়ূখ গোস্বামীয়ে এইদৰে কয়।
বাপতি খাহন ৰঙালী বিহু আজি গৰু বিহু। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কৃষি প্ৰধান জিলা দৰঙৰ কৃষিজীৱী গঁয়া ৰাইজৰ মাজতো গৰু বিহু উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। গৰু বা গোধনৰ শ্ৰীবৃদ্ধিৰ বাবে উৎসৰ্গিত এই বিহুত পুৱাৰ পৰাই গোধনৰ গৰাকীসকল ব্যস্ত হৈ পৰে। জিলাখনৰ পশ্চিম প্ৰান্তৰ দুনি ভেৰুৱা অঞ্চলৰ ৰাইজে আজি পুৱাই নিজৰ নিজৰ গোধন সমূহীয়াভাৱে ওচৰৰ ডিমিলা নদীলৈ লৈ গৈ মা হালধি সানি দীঘলতি মাখিয়তীৰে কোবাই, লাও বেঙেনা আদি খুৱাই গা ধুৱাই আৰু বছৰটোৰ বাবে শ্ৰীবৃদ্ধি কামনা কৰাৰ বাতৰি পোৱা গৈছে। এইদৰে চিপাঝৰ হাজৰিকাপাৰ ৰাইজেও এই গৰু বিহু বিশেষ উৎসাহ উদ্দীপনা আৰু পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰাৰ বাতৰি পোৱা গৈছে। 72 সংখ্যক সুদ মঙলদৈ ৰঙালী বিহু উদযাপন সমিতিয়ে আজি মঙলদৈ নদীৰ দেৱী বিসৰ্জন ঘাটত গৰু বিহু উদযাপন কৰে। এই গৰু বিহু আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তেজপুৰ বিভাগৰ বিভাগ শাৰীৰিক প্ৰমুখ নৱজ্যোতি ডেকাই।
গোৱালপাৰা জিলাতো ৰঙালী বিহু উপলক্ষে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। জিলাখনত আজি গৰু বিহু পালন কৰাৰ লগতে শলমাৰীত তিনিদিনীয়াকৈ অসমী বহাগী মেলা অনুষ্ঠিত হৈছে। জিলাখনত বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাগু পালনৰ বাবে সাজু হৈছে। বহিৰাজ্যৰ যন্ত্ৰচালিত তাঁতশালৰ গামোচা কোনো অসাধু ব্যৱসায়ীয়ে যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে বজাৰসমূহত সতৰ্ক দৃষ্টি ৰাখিছে। যোৰহাট জিলাৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে কালি চহৰখনৰ বিভিন্ন স্থানত বিশেষ অভিযান চলায় থলুৱা হস্ততাঁত শিল্পীক সুৰক্ষা দিয়াৰ উদ্দেশ্যে বিভাগীয় দলটোৱে বজাৰত বিক্ৰীৰ বাবে ৰখা বহিৰাজ্যত প্ৰস্তুত কৰা পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে এই অভিযান চলাই চহৰখনৰ কেইবাখনো বজাৰৰ পৰা বহিৰাজ্যৰ গামোচা জব্দ কৰে। বৰাক উপত্যকাৰ 3খন জিলাত আজি চ'ত সংক্ৰান্তি উপলক্ষে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। বছৰৰ অন্তিম দিন হিচাপে আজি পুৰণিক বিদায় দি নতুন বছৰক আদৰাৰ বাবে বিভিন্ন অনুষ্ঠান আৰু উৎসৱৰ আয়োজন কৰা হৈছে। আজিৰ এই বিশেষ দিনটোতে জনসাধাৰণে পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত কৰি বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনক আপ্যায়ন কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তত আজি চৰক পূজা উপলক্ষে মেলাৰো আয়োজন কৰা হৈছে। কংগ্ৰেছ নেতা তথা দলটোৰ মিডিয়া আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ আগতীয়া জামিন মঞ্জুৰ কৰি তেলেংগানা উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ প্ৰত্যাহ্বান জনাই অসম আৰক্ষী তথা ৰাজ্য চৰকাৰৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। ৰাজ্য চৰকাৰে দাখিল কৰা আবেদনখন কাইলৈ তালিকাভুক্ত হোৱাৰ সম্ভাৱনা আছে। আনহাতে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পৱন খেৰাৰ সমৰ্থনত মাত মাতিছে আৰু কংগ্ৰেছ দল খেৰাৰ সৈতে আছে বুলি মন্তব্য কৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পন্নী ৰেণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে 3খন দেশৰ পাৰপত্ৰ আৰু বিদেশত সম্পত্তি থকা বুলি যোৱা 6 এপ্ৰিলত খেৰাই সংবাদমেলত অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পাছতে ৰেণিকী ভূঞা শৰ্মাই দাখিল কৰা এজাহাৰৰ ভিত্তিত অসম আৰক্ষীৰ অপৰাধ শাখাই খেৰাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল। সমগ্ৰ ৰাষ্ট্ৰই আজি ভাৰতীয় সংবিধান প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰৰ 136 সংখ্যক জয়ন্তী তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এই উপলক্ষে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। নতুন দিল্লীৰ সংসদ ভৱন চৌহদত ডঃ বি আৰ আম্বেদকাৰলৈ শ্ৰদ্ধা তৰ্পণৰ উদ্দেশ্যে আজি পুৱা বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। 1891 চনৰ 14 এপ্ৰিলত মধ্যপ্ৰদেশত জন্মগ্ৰহণ কৰা ডঃ বি আৰ আম্বেদকাৰে তেওঁৰ সমগ্ৰ জীৱন সামাজিক অসমতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে মহিলা, শ্ৰমিক তথা উপান্ত শ্ৰেণীৰ লোকসকলৰ সমান অধিকাৰ প্ৰদানৰ উদ্দেশ্যে উচৰ্গা কৰে। 1990 চনত তেওঁক মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান প্ৰদান কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত পাকিস্তানৰ ইছলামাবাদত অনুষ্ঠিত শান্তি আলোচনাত কোনো চুক্তি সম্পাদন নোহোৱাৰ ফলত আমেৰিকাৰ নৌসেনা বাহিনীৰ যুদ্ধ জাহাজে হৰমুজ প্ৰণালী অৱৰোধ কৰিছে। মধ্যপ্ৰাচ্যত থকা মাৰ্কিন সামৰিক বাহিনীৰ চেণ্ট্ৰেল কামাণ্ডে এই অৱৰোধ তদাৰক কৰিছে। মাৰ্কিন নৌবাহিনীয়ে মূলতঃ হৰমুজ প্ৰণালীৰ সমীপৰ খাৰ্ক, দ্বীপ, জাংক টাৰ্মিনেল, বন্দৰ আব্বাছ, বন্দৰ খুমেইনি আদি স্থানসমূহ অৱৰোধ কৰিছে। আমেৰিকাৰ সূত্ৰই জনোৱা মতে ইৰাণৰ বন্দৰৰ সৈতে সম্পৰ্ক নৰখাকৈ চলাচল কৰা জাহাজসমূহ হৰমুজ প্ৰণালীৰে পাৰ হলে তেনে জাহাজক যাবলৈ অনুমতি দিয়া হ'ব। আনহাতে ইৰাণৰ বন্দৰৰ পৰা ওলাই অহা অথবা ইৰাণৰ বন্দৰলৈ যোৱা সামগ্ৰী পৰিবাহী জাহাজসমূহক আমেৰিকাই হৰমুজ প্ৰণালীৰে যাতায়াত কৰিবলৈ নিদিয়ে আৰু তেনে জাহাজক বলপূৰ্বক আটক কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে। ইফালে বিশ্ব সম্প্ৰদায়ে হৰমুজ প্ৰণালীৰে যাতায়াত কৰা জাহাজৰ পৰা ইৰাণ বা আমেৰিকা কোনেও কৰ সংগ্ৰহ কৰা উচিত নহয় আৰু সমগ্ৰ বিশ্বৰ তেলৰ সংকট মোচনৰ বাবে দুয়ো দেশৰ মাজত শান্তি আলোচনা হোৱাৰ পোষকতা কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থান ৰয়েলছক 57 ৰাণত পৰাস্ত কৰে। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 216 ৰাণ কৰে। অধিনায়ক ঈশান কিষাণে 91 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে 19 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 159 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ 4টা উইকেট দখল কৰা প্ৰফুল হিংগেক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি চেন্নাই এম এ চিদাম্বৰম ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা গোস্বামীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
অসমীয়া নৱবৰ্ষক আদৰাৰ বাবে ৰাজ্যজুৰি উখল মাখল পৰিৱেশ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে প্ৰথমটো ৰঙালী বিহু। আজি পৰম্পৰাগত ৰীতি নীতিৰে গৰু বিহু আদিৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। লখিমপুৰ প্ৰতিদিন কাকতৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণৰ 3 দিনৰ পাছতো অপৰাধী কৰায়ত্ত কৰাত অসম আৰক্ষী ব্যৰ্থ হোৱাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ইছলামাবাদত আমেৰিকা আৰু ইৰাণৰ শান্তি আলোচনা ব্যৰ্থ হোৱাৰ পাছতেই আমেৰিকাৰ নৌসেনা বাহিনীয়ে হৰমুজ প্ৰণালী অৱৰোধ কৰাৰ বাতৰি আমাৰ অসম কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকেই দি আছাম ট্ৰিবিউন কাকতে ইৰাণ থ্ৰিটেন্স চিপৰ্ট ইন মিডল ইষ্ট শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থাৰ দাবী তুলি মধ্য গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ তৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিকে অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। 10 বছৰত চন পৰি ৰৈছে 19 লাখ বিঘা কৃষিভূমি এই শিৰোনামৰ এটা বাতৰি প্ৰকাশ কৰিছে দৈনিক জনমভূমি কাকতে। এম জি এনৰেগা আঁচনিৰ অধীনত 2025-26 বৰ্ষত 7,237টা পৰিয়ালে 100টা কৰ্মদিনৰ সুযোগ লাভ কৰাৰ বাতৰি বিতংভাৱে প্ৰকাশ কৰিছে দ্য চেণ্টিনেল কাকতে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ নিৰুপমা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ আৰু বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 21 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজীয়াৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসমীয়াৰ বাপতি খাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন। কংগ্ৰেছ নেতা পৱন খেৰাৰ জামিন মঞ্জুৰ সন্দৰ্ভত তেলেংগানা উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ৰাজ্য চৰকাৰ। ভাৰতীয় সংবিধানৰ প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰৰ 136 সংখ্যক জয়ন্তীত সমগ্ৰ ৰাষ্ট্ৰৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। আমেৰিকা ইৰাণৰ শান্তি বৈঠক বিফল হোৱাৰ পাছত ইৰাণৰ উপকূলসমূহ অৱৰোধ আমেৰিকাৰ নৌসেনা বাহিনীৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 57 ৰাণত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।